মথি অধ্যায় 25।
তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা 10 জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ'ব। তেওঁলোকৰ মাজত 5 জনী নিৰ্বুদ্ধি আৰু 5 জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল'লে, কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল'লে। আৰু দৰাই পলম কৰাত সকলোৱে কলমতিয়াই টোপনি গ'ল। কিন্তু মাজনিশা ৰাতি চোৱা সৌৱা দৰা তেওঁক আগবঢ়াবলৈ ওলোৱা হওঁ এইবুলি ৰিঙোৱা হ'ল, তেতিয়া সেই আটাইকেইজনী কন্যাই উঠি তেওঁলোকৰ চাকি বঢ়ালে। এনেতে নিৰ্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক'লে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাও নুমাও হৈছে। কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক'লে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব, তাতকৈ বেচুতাবিলাকৰ তালে গৈ তোমালোকৰ নিমিত্তে কিনাগৈ। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতে দৰা আহিল আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছে আন কেইজনী কন্যাই আহি ক'লে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো, এতেকে পৰ দি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত সোধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক 5 গাগৰি, এজনক 2 গাগৰি, এজনক 1 গাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰে। তাতে যিজনে 5 গাগৰি পাইছিল, সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু 5 গাগৰি লাভ উলিয়ালে। সেইদৰে যিজনে 2 গাগৰি পাইছিল, সিও সেই 2 গাগৰি লাভ পালে। কিন্তু যিজনে 1 গাগৰি পাইছিল, সি গৈ মাটিত গাঁত খান্দি তাৰ প্ৰভুৰ ধন লুকাই থলে। বহুদিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি সিহঁতৰ সৈতে লেখবোজ কৰিলে। তেতিয়া যিটোৱে 5 গাগৰি পাইছিল, সি আৰু 5 গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰি গতাই দিছিল, চাওক মই আৰু 5 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাবাইছ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 2 গাগৰি পাইছিল, সিও আহি ক'লে, হে প্ৰভু, আপুনি মোক 2 গাগৰি গতাই দিছিল, চাওক মই আৰু 2 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাবাইছ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে 1 গাগৰি পাইছিল, সি আহি ক'লে, হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিলোঁ, আপুনি যি ঠাইত বোৱা নাই তাতেই দায়, আৰু যি ঠাইত সিঁচা নাই তাতেই চপায়। তাতে ভয় লাগি মই গৈ আপোনাৰ 10 গাগৰি মাটিত লুকাই থৈছিলোঁ, চাওক আপোনাৰ যি তাক পাইছে। কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক ক'লে, হেৰৌ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ, আৰু যি ঠাইত নিশিছো তাতে চপাওঁ, ইয়াকে তই জানিছিলি। এতেকে পুদাৰ হাতত মোৰ ধন থব লাগিছিল, তাতে মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই নিমিত্তে ইয়াৰ পৰা এই গাগৰি লৈ যাৰ 10 গাগৰি আছে তাক দিয়া, কিয়নো যাৰ আছে তাকেই দিয়া হ'ব, তাতে তাৰ অধিক হ'ব, কিন্তু যাৰ নাই তাৰ যি আছে তাকো তাৰ পৰা নিয়া হ'ব। আৰু এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধকাৰত পেলোৱাগৈ, তাতে ক্ৰন্দন আৰু তাত কৰচনি হ'ব। যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব, আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ অনা হ'ব। আৰু ৰখিয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবিলাকক বাওঁফালে থ'ব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক ক'ব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক জগত স্থাপন কৰাৰ পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তোমালোকে মোক খাবলৈ দিছিলা, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলো, মোক আশ্ৰয় দিছিলা, উদঙে আছিলো, মোক কাপোৰ পিন্ধাইছিলা, নৰিয়া পৰিছিলো, মোক চাবলৈ গৈছিলা, আৰু বন্দীশালত আছিলো, তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি ক'ব, হে প্ৰভু, আমি কেতিয়া আপোনাক ভোক লগা দেখি আহাৰ দিছিলো, নাইবা পিয়াহ লগা দেখি পান কৰাইছিলো? আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলো, নাইবা উদঙে থকা দেখি কাপোৰ পিন্ধাইছিলো? আৰু আমি কেতিয়া আপোনাক নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলো? তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব, মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজত সৰু এটিলৈকো যি কৰিছিলা তাক মোলৈকেহে কৰিছিলা। কিয়নো মোৰ ভোক লাগিছিল, তাতে তহঁতে মোক খাবলৈ নিদিলি, পিয়াহ লাগিছিল, মোক পান কৰিবলৈ নিদিলি, অতিথি হৈছিলো, মোক আশ্ৰয় নিদিলি, উদঙে আছিলো, মোক কাপোৰ নিপিন্ধালি, নৰিয়া আৰু বন্দীশালত পৰিছিলো, মোক চাবলৈ নগলি। তেতিয়া সিহঁতেও উত্তৰ দি ক'ব, হে প্ৰভু, আমিনো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা বা উদঙে থকা, নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা নকৰিছিলো? তেতিয়া তেওঁ সিহঁতক উত্তৰ দি ক'ব, মই তহঁতক স্বৰূপকৈ কওঁ, এইবিলাকৰ সৰু এটিলৈকো যি নকৰিলি তাক মোলৈকেহে নকৰিলি। পাছে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব।